ella a Cash Bunny. বাতৰিৰ সৈতে মই পংকজ নয়ন ভট্টাচাৰ্য, মোৰ সৈতে আছে সংগীতা শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে তেওঁ ত্ৰিদেশীয় ভ্ৰমণ হৈছে বন্ধু ৰাষ্ট্ৰকেইখনক ভাৰতৰ সন্ত্ৰাসবিৰোধী যুদ্ধখনলৈ আগবঢ়োৱা সমৰ্থনৰ বাবে ধন্যবাদ জনোৱাৰ এটা সুযোগ। উত্তৰাখণ্ডৰ কেদাৰনাথ এলেকাৰ গৌৰীকুণ্ড খাৰকৰ পাৰ্বত্য অঞ্চলত আজি পুৱা এখন হেলিকপ্টাৰ ধ্বংসপ্ৰাপ্ত হয়। এই দুৰ্ঘটনাত 7 লোকৰ মৃত্যু হয়। আমেৰিকা যুক্তৰাষ্ট্ৰক জোকাই নল'বলৈ দেশখনৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণক সতৰ্ক কৰি দিছে। ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোৱে আজি উত্তৰ প্ৰদেশৰ কুশীনগৰত এটা ৰকেট উৎক্ষেপণৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰে। আৰু উত্তৰ মেচিডনিয়াত চলি থকা WTT কণ্টেণ্ডাৰ স্কোপজে 2025 টেবুল টেনিছ প্ৰতিযোগিতাত ভাৰতৰ মানৱ ঠক্কৰ আৰু মনোজ শ্বাহ পুৰুষৰ ডাবলছ শিতানত ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে তেওঁৰ ত্ৰিদেশীয় ভ্ৰমণ হৈছে বন্ধু ৰাষ্ট্ৰকেইখনক ভাৰতৰ সন্ত্ৰাসবিৰোধী যুদ্ধখনলৈ আগবঢ়োৱা সমৰ্থনৰ বাবে ধন্যবাদ জনোৱাৰ এটা সুযোগ। তেওঁ লগতে কয় যে এই ভ্ৰমণে সকলো ধৰণৰ সন্ত্ৰাসবাদক উৎখাত কৰাৰ বাবে বিশ্বক সজাগতা সৃষ্টিত সহায় কৰিব। প্ৰধানমন্ত্ৰীয়ে আজি ছাইপ্ৰাছ, কানাডা আৰু ক্ৰোৱেছিয়া ভ্ৰমণৰ বাবে ৰাওনা হয়। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত তেওঁ ছাইপ্ৰাছত উপস্থিত হ'ব। আজি পুৱা ছাইপ্ৰাছ অভিমুখে নতুন দিল্লী এৰাৰ পূৰ্বে দিয়া এটা বিবৃতিত প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ এই ভ্ৰমণে ছাইপ্ৰাছৰ সৈতে থকা ভাৰতৰ ঐতিহাসিক সম্বন্ধ শক্তিশালী কৰাৰ সুবিধা দিব। এই ভ্ৰমণে দেশখনৰ সৈতে বাণিজ্য, বিনিয়োগ, নিৰাপত্তা, প্ৰযুক্তি আৰু জনসংযোগৰ দৰে বিষয়ত সম্বন্ধ সম্প্ৰসাৰিত কৰিব বুলিও শ্ৰীমোদীয়ে উল্লেখ কৰে। ছাইপ্ৰাছক ভাৰতৰ ঘনিষ্ঠ বন্ধু হিচাপে অভিহিত কৰি তেওঁ কয় যে ছাইপ্ৰাছ ভূমধ্য সাগৰীয় অঞ্চল আৰু ইউৰোপীয় সংঘৰ গুৰুত্বপূৰ্ণ অংশীদাৰ। প্ৰধানমন্ত্ৰীয়ে কয় যে কানাডাত হ'বলগীয়া G7 সন্মিলনে বিভিন্ন গোলকীয় বিষয় আৰু গ্ল'বেল ছাউথৰ সমস্যা আদিৰ ক্ষেত্ৰত মত বিনিময়ৰ সুযোগ দিব। শ্ৰীমোদীয়ে ভাৰত আৰু ক্ৰোৱেছিয়াৰ মাজত থকা শতিকা পুৰণি সাংস্কৃতিক সম্বন্ধটো আলোকপাত কৰে। তেওঁ কয় যে তেওঁ ক্ৰোৱেছিয়া ভ্ৰমণে দুয়োখন দেশৰ মাজত উমৈহতীয়া স্বাৰ্থজড়িত বিষয়ত দ্বিপাক্ষিক সহযোগিতাৰ নতুন দুৱাৰ মুকলি কৰিব। ছাইপ্ৰাছ ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতি নিকোজ খ্ৰীষ্টোডলিডেছক সাক্ষাৎ কৰিব। দুয়োগৰাকী নেতাই বাণিজ্য, বিনিয়োগ, শিক্ষা, সাগৰীয় সহযোগিতা, ডিজিটেল যোগাযোগ আৰু আঞ্চলিক সুৰক্ষাকে ধৰি বিভিন্ন বিষয়ৰ বিস্তৃত আলোচনাত মিলিত হোৱাৰ আশা আছে। ছাইপ্ৰাছত থকা ভাৰতৰ উচ্চায়ুক্ত মনীষে আকাশবাণীক জনায় যে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কক নতুন গতি আৰু শক্তি দিব। তেওঁ কয় যে ভাৰত আৰু ছাইপ্ৰাছ বাণিজ্য আৰু নৌপথেৰে ঐতিহাসিকভাৱে যুক্ত হৈ আছে। তেওঁ কয় যে ছাইপ্ৰাছৰ 2035 বাবে ৰাষ্ট্ৰীয় দৃষ্টিভংগী আছে আৰু ভাৰত 2047 বিকশিত ভাৰতৰ পিনে ধাৱমান হৈ আছে। উত্তৰাখণ্ডৰ কেদাৰনাথ এলেকাৰ গৌৰীকুণ্ড খাৰকৰ পাৰ্বত্য অঞ্চলত আজি পুৱা এখন হেলিকপ্টাৰ ধ্বংসপ্ৰাপ্ত হয়। এই দুৰ্ঘটনাত এজন পাইলট আৰু 6 তীৰ্থযাত্ৰীসহ মুঠ 7 লোকৰ মৃত্যু হয়। হেলিকপ্টাৰখন কেদাৰনাথৰ পৰা গুপ্তকাশী অভিমুখে আহি আছিল। দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে উদ্ধাৰকাৰী বাহিনী ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। SDRFএ প্ৰকাশ কৰা অনুসৰি হেলিকপ্টাৰখন সম্পূৰ্ণৰূপে জ্বলি ছাৰখাৰ হয় আৰু আটাইকেইটা মৃতদেহ উদ্ধাৰ কৰা হয়। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে এই শোকাবহ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। বিমান দুৰ্ঘটনা তদন্ত ব্যুৰোৱে এই ঘটনাৰ তদন্ত কৰিব। অসামৰিক বিমান পৰিবহণৰ সঞ্চালক প্ৰধানে কয় যে দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনে গুপ্তকাশী অভিমুখে আজি পুৱা কেদাৰনাথৰ পৰা যাত্ৰা কৰিছিল আৰু গৌৰীকুণ্ডৰ ওচৰত ধ্বংসপ্ৰাপ্ত হয়। এই দুৰ্ঘটনাৰ পাছতে অসামৰিক বিমান পৰিবহণৰ সঞ্চালক প্ৰধানে চাৰধামলৈ তীৰ্থযাত্ৰী অনা নিয়া কৰা হেলিকপ্টাৰৰ সংখ্যা হ্ৰাস কৰিছে। আনহাতে মুখ্যমন্ত্ৰী ধামীয়ে দুদিনৰ বাবে হেলিকপ্টাৰ সেৱা বন্ধ ৰখাৰ নিৰ্দেশ দিছে। তেওঁ কয় যে যাত্ৰীৰ সুৰক্ষা আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু সেয়ে দুৰ্ঘটনাৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পাছতহে হেলিকপ্টাৰ সেৱা পুনৰ আৰম্ভ কৰা হ'ব। আমেৰিকা যুক্তৰাষ্ট্ৰক জোকাই নল'বলৈ দেশখনৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণক সতৰ্ক কৰি দিছে। তেওঁ কয় যে ইৰাণে যদিহে আমেৰিকা যুক্তৰাষ্ট্ৰক আক্ৰমণৰ চেষ্টা কৰে তেন্তে পূৰ্বতে নেদেখা পৰ্যায়ত সম্পূৰ্ণ শক্তিৰে ইৰাণত আমেৰিকাৰ সশস্ত্ৰ বাহিনীক নিয়োগ কৰা হ'ব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি ট্ৰাম্পে উল্লেখ কৰে যে ইজৰাইলে ইৰাণত কৰা আক্ৰমণত আমেৰিকা যুক্তৰাষ্ট্ৰ কোনো প্ৰকাৰে জড়িত নহয় আৰু সেয়ে আমেৰিকা যুক্তৰাষ্ট্ৰক ইৰাণে কৰা কোনো আক্ৰমণকে সহ্য কৰা নহ'ব। তেওঁ লগতে দাবী কৰে যে ইৰাণ আৰু ইজৰাইলৰ মাজত শান্তি স্থাপনৰ বাবে তেওঁ অতি সহজেই দুয়োখন দেশৰ মাজত চুক্তি কৰাব পাৰে। ইৰাণ আৰু ইজৰাইলৰ প্ৰত্যক্ষ সংঘাতত আজি ইৰাণৰ আক্ৰমণত ইজৰাইলৰ 10 লোকৰ মৃত্যু হয়। ইজৰাইলে আজি তেহৰাণৰ এটা তেল ডিপুত আক্ৰমণ চলায়। দুয়োখন দেশৰ সামৰিক সংঘাতে 3 ভৰি দিছে। দুয়োখন দেশৰ চৰকাৰে পৰস্পৰৰ বিৰুদ্ধে আক্ৰমণ তীব্ৰ কৰাৰ হুংকাৰ দিছে। এই কথাই স্বাভাৱিকতে মৃত্যুৰ সংখ্যা বৃদ্ধি কৰাৰ উপৰি আঞ্চলিক অস্থিৰতা অধিক হোৱাত অৰিহণা যোগাইছে। ইৰাণৰ ৰকেট আক্ৰমণত আজি ইজৰাইলৰ বিস্তৰ ক্ষতি হয়। শুকুৰবাৰৰ পৰা ইৰাণে চলোৱা আক্ৰমণত 300 অধিক ইজৰাইলী লোক আহত হৈ চিকিৎসাধীন হ'বলগীয়া হৈছে। ইজৰাইলৰ বহু মহানগৰত এতিয়া বিমান আক্ৰমণৰ সংকেত ধ্বনি শুনিবলৈ পোৱা গৈছে। ইজৰাইলৰ বেট ইয়াম নামৰ উপকূলীয় মহানগৰখনত ইৰাণৰ ক্ষেপণাস্ত্ৰই আঘাত হনাত 6 লোকৰ মৃত্যু হয়। তামৰা মহানগৰতো ইৰাণৰ আক্ৰমণত 4 লোক নিহত হয়। সমান্তৰালভাৱে ইৰাণৰ ৰাজধানী তেহৰাণত ইজৰাইলে চলোৱা আক্ৰমণৰ পাছত বৃহৎ অগ্নিকাণ্ডৰ সূচনা হয়। য়েমেনৰ ইৰাণ সমৰ্থিত হুথি সন্ত্ৰাসবাদী গোটে দাবী কৰা অনুসৰি তেওঁলোকে ইজৰাইলৰ বিভিন্ন স্থানত চলোৱা আক্ৰমণত তেহৰাণক সহযোগ কৰিছে। ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘেছিয়ে তেহৰাণত কয় যে যদিহে ইজৰাইলে আক্ৰমণ তীব্ৰ কৰে তেন্তে তাৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক সংগীতা শৰ্মাৰ পৰা।
ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোৱে আজি উত্তৰ প্ৰদেশৰ কুশীনগৰত এটা ৰকেট উৎক্ষেপণ পৰীক্ষা সফলতাৰে সম্পন্ন কৰে। উত্তৰ প্ৰদেশৰ পৰা পোনপ্ৰথমবাৰৰ বাবে এটা ক্ষুদ্ৰ উপগ্ৰহ ৰকেটৰ জৰিয়তে উৎক্ষেপণ কৰা হয়। ৰাজ্যখনৰ বাবে ই এটা ঐতিহাসিক মুহূৰ্ত হিচাপে পৰিগণিত হৈছে। ইছৰোৰ বিজ্ঞানী অভিষেক সিঙে থ্ৰাষ্টটেক ইণ্ডিয়া লিমিটেডৰ সহযোগত এই পৰীক্ষা সম্পন্ন কৰা হয় বুলি জানিবলৈ দিয়ে। আহমেদাবাদ বিমান দুৰ্ঘটনাত প্ৰাণহানি হোৱা 31 লোকৰ DNA মিলাব পৰা গৈছে। তেওঁলোকে এতিয়ালৈকে 12 লোকৰ মৃতদেহ পৰিয়ালক গতাই দিয়া হৈছে। আহমেদাবাদ অসামৰিক চিকিৎসালয়ৰ অতিৰিক্ত অধীক্ষক ডঃ ৰাজনীশ পেটেলে জনোৱা মতে DNA পৰীক্ষা সম্পন্ন হোৱা মৃতদেহবিলাক পৰিয়ালৰ লোকক গতাই দি থকা হৈছে। প্ৰতিটো পৰিয়ালৰে মৃত লোকসকলৰ বাবে একোটাকৈ বিশেষ দল গঠন কৰি দিয়া হৈছে বুলি তেওঁ জনায়। এই দলসমূহ এজন জ্যেষ্ঠ বিষয়া, এজন আৰক্ষী আৰু এজন বৃত্তিমূলক পৰামৰ্শদাতাক লৈ গঠন কৰা হৈছে। ডঃ পেটেলে জনোৱা অনুসৰি গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত বিজয় ৰূপানীৰ মৃতদেহ চিনাক্তকৰণৰ প্ৰক্ৰিয়া এতিয়াও অব্যাহত আছে। তেওঁৰ DNA এতিয়ালৈকে মিলাব পৰা হোৱা নাই বুলি অধীক্ষকগৰাকীয়ে জনায়। কৈলাশ মানসৰোবৰ যাত্ৰালৈ যাবলগীয়া তীৰ্থযাত্ৰীৰ প্ৰথমটো দল আজি ছিক্কিমৰ গেংটকত উপস্থিত হ'ব। ছিক্কিম চৰকাৰে তীৰ্থযাত্ৰীসকলক আদৰিবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। এইবাৰ 5 বিৰতিত অহা 20 কৈলাশ মানসৰোবৰ যাত্ৰা আৰম্ভ হ'ব। আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত পৰ্যটন আৰু অসামৰিক বিমান পৰিবহণ বিভাগৰ অতিৰিক্ত মুখ্য সচিব CS ৰাওৱে প্ৰকাশ কৰা মতে চৰকাৰী বিষয়াকে ধৰি মুঠ 35 যাত্ৰীৰ প্ৰথমটো দল আজি গেংটকত উপস্থিত হ'ব। 20 ছিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং টামাঙে নাথুলা পতাকা জোকাৰি এই যাত্ৰাৰ শুভাৰম্ভ কৰিব। প্ৰতিটো তীৰ্থযাত্ৰীৰ দলে 11-12 ভিতৰত যাত্ৰা সম্পূৰ্ণ কৰিব। এইবাৰ মুঠ 10 দলে নাথুলা হৈ কৈলাশ মানসৰোবৰ যাত্ৰা কৰিব। ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ কঢ়িয়াই নিবলগীয়া বহু প্ৰত্যাশিত Axiom-4 অভিযানৰ বাবে নতুনকৈ 19 দিনটো ধাৰ্য কৰা হৈছে। এই অভিযানত বিলম্ব ঘটোৱা কাৰিকৰী সমস্যাসমূহ ইতিমধ্যে সমাধান কৰা হৈছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰো, Axiom স্পেচ আৰু স্পেচ এক্সৰ মাজত অনুষ্ঠিত বৈঠকত Falcon 9 নামৰ উৎক্ষেপণ যানখনত দেখা দিয়া তৰল অক্সিজেন নিৰ্গমনৰ সমস্যা ইতিমধ্যে সমাধান কৰা হৈছে বুলি নিশ্চিত কৰা হৈছে। উত্তৰ মেচিডনিয়াত চলি থকা WTT কণ্টেণ্ডাৰ স্কোপ জে 2025 টেবুল টেনিছ প্ৰতিযোগিতাত ভাৰতৰ মানৱ থক্কৰ আৰু মনোজ শ্বাহ আজি পুৰুষৰ ডাবলছ শিতানৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছেমিফাইনেলত তেওঁলোকে শ্লোভানিয়াৰ জুটি জৰ্গিক আৰু কোজিলক 3-1 ছেটত পৰাস্ত কৰে। আজি বিয়লি হ'বলগীয়া ফাইনেলত ভাৰতীয় জুটিটোৱে দ্বিতীয় বাছনিৰ দক্ষিণ কোৰিয়াৰ লিং জন হোং আৰু অহ জুং চুঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে তেওঁৰ ত্ৰিদেশীয় ভ্ৰমণ হৈছে বন্ধু ৰাষ্ট্ৰকেইখনক ভাৰতৰ সন্ত্ৰাস বিৰোধী যুদ্ধখনলৈ আগবঢ়োৱা সমৰ্থনৰ বাবে ধন্যবাদ জনোৱাৰ এটা সুযোগ। উত্তৰাখণ্ডৰ কেদাৰনাথ এলেকাৰ গৌৰীকুণ্ড খাৰকৰ পাৰ্বত্য অঞ্চলত আজি পুৱা এখন হেলিকপ্টাৰ ধবংসপ্ৰাপ্ত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰক জোকাই নল'বলৈ দেশখনৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণক সতৰ্ক কৰি দিছে। ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোৱে আজি উত্তৰ প্ৰদেশৰ কুশীনগৰত এটা ৰকেট উৎক্ষেপণ পৰীক্ষা সফলতাৰে সম্পন্ন কৰে আৰু উত্তৰ মেচিডনিয়াত চলি থকা WTT কণ্টেণ্ডাৰ স্কোপ জে 2025 টেবুল টেনিছ প্ৰতিযোগিতাত ভাৰতৰ মানৱ থক্কৰ আৰু মনোজ শ্বাহ পুৰুষৰ ডাবলছ শিতানৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।